কাম কৰাৰ, আপুনি মনে বিচৰা কাম কৰাৰ আৰু বিচৰা ফলাফল লাভ কৰাৰ বেষ্ট সময়। কিয়? আপুনি যদি কিবা এটা কাম কৰিব বিচাৰিছে, এইটো আটাইতকৈ কৰাৰ ভাল সময়। আপুনি যদি কিবা এটা স্পেচিফিক ফলাফল বিচাৰিছে, তেতিয়াহ'লে এইটোৱে হ'ল সেই ফলাফলৰ বাবে কাম কৰাৰ বাবে আটাইতকৈ বেষ্ট সময়, আটাইতকৈ ভাল সময়। কি কাৰণে? এনেকুৱা কেইটামান কাৰণ আছে যিকেইটাৰ কাৰণে আপোনাৰ কামটো আৰু আগতকৈ সহজ হৈ পৰিব। আমি জানো যে প্ৰতিটো ফিল্ডতে বহুত কম্পিটিশ্যন বহুত বেছি আজিকালি, কিন্তু তাৰ মাজতো যদি আপুনি কিবা কৰিম বুলি ভাবিছে, তেনেহ'লে এইটো আটাইতকৈ বেষ্ট সময়। আৰু কিয় বেষ্ট সময়? কাৰণ কেইটামান সৰু সৰু কাৰণ আছে। কি কাৰণ চাওঁ হওক। বৰ্তমান সময়ত বেছিভাগ মানুহে অমনোযোগী, মোবাইলৰ কাৰণেই হওক, ইণ্টাৰনেট কানেকশ্যনটো সহজ হৈ যোৱাৰ কাৰণেই হওক, বেছিভাগ মানুহে বৰ্তমান সময়ত অমনোযোগী। অৰ্থাৎ তেওঁলোকৰ যিটো কাম কৰিব বিচাৰে, যিটো কাম কৰিব লাগে, সেই কামটো কৰাত বেছিভাগ মানুহৰে মন নাই। কাৰণ ইমানবিলাক নানা ধৰণৰ ডিষ্ট্ৰেকশ্যন চাৰিওফালে আছে। ডিষ্ট্ৰেকশ্যন মানে আপোনাৰ মোবাইল ফোনটো, ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টিকটক, ইউটিউব, যি বুলি কয়, এই গোটেই বস্তুবিলাক বহুত সহজ হৈ পৰিছে, আমাৰ হাতত আহি পৰিছে। মোবাইলটো খুলিলেই হ'ল, এপ এটা উলিয়ালেই হ'ল, লগে লগে আপুনি যি ভিডিঅ' চাব খোজে, যি অডিঅ' শুনিব খোজে, এই গোটেইবিলাক আপোনাৰ হাতৰ মুঠিতে উপলব্ধ। আৰু তাৰ ফলত মানুহে যিটো কামত মনোযোগ দিব লাগিছিল, যিটো কাম কৰিব লাগিছিল, সেয়া এৰি এই ডিষ্ট্ৰেকশ্যনবিলাকৰ কবলত পৰিছে। ফলত তেওঁলোকে কাম কৰিব নোৱাৰা হৈ আহিছে লাহে লাহে। গতিকে আপোনাৰ বাবে এইটো এটা সুযোগ, অপৰ্চুনিটি। আগতে যিমান কষ্ট আপোনাৰ হ'লহেঁতেন, সকলোৱে যদি মনোযোগ দিব পাৰিলেহেঁতেন, সিমানখিনি কষ্ট আপুনি এতিয়া কৰিব নালাগে, কাৰণ বেছিভাগ মানুহেই নিজৰ কামত মনোযোগ দিব নোৱাৰে। দ্বিতীয় কাৰণটো হ'ল, বৰ্তমান সকলোকে তৎক্ষণাত সকলো বস্তু লাগে, অৰ্থাৎ তাৎক্ষণিক পৰিতৃপ্তি, ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন, এতিয়াই লাগে, লগে লগে। কাৰোবাক যদি নাম কৰিব লাগে, তেওঁক এতিয়াই লগে লগে লাগে। ভিডিঅ'গ্ৰাফী হওক, কোনোবা যদি গায়ক হওক, কোনোবা লিখক হওক, কোনোবা এক্টৰ হওক, যিকোনো ফিল্ডতে আপুনি যদি ভালদৰে মন কৰি দেখিব, সকলোকে লগে লগেই লাগে। আজি কোনোবাই গান গাবলৈ আৰম্ভ কৰিছে, তেওঁক নাম, পইচা, সকলোবিলাক লগে লগে লাগে। গতিকে সকলোৱে এই যিকোনো উপায়েৰে শ্বৰ্টকাট মাৰি হ'লেও তেওঁলোকে এই তৎক্ষণাতে তাৰ ফলাফলটো বিচাৰি হাহাকাৰ কৰি আছে। বেছিভাগে সেইকাৰণে পোৱা নাই, আৰু যিকেইজনে পাইছেও তেওঁলোকৰ ইয়াত বেছিদিন নাথাকে, কাৰণ তেওঁলোকৰ মেইন কনচাৰ্ণটো হ'ল, মেইন অবজেক্টিভটো হ'ল যে নাম আৰু পইচা লাগে, কোৱালিটি লাগিলে যিয়েই নহওক। শ্বৰ্টকাট মাৰি হওক, দুই নম্বৰী কৰি হওক, যিকোনো উপায়েৰে তেওঁলোকক নাম, টকা পইচা, মান সন্মান লাগে, লগে লগে লাগে। ইমান দিন ৰ'বলৈ ধৈৰ্য নাই যে 5 বছৰ 10 বছৰ কাম কৰিম, কাম কৰি উঠি সেই কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰি মানুহে মোক সন্মান যাচিব, টকা পইচা যাচিব, এইবিলাক কৰিবলৈ তেওঁলোকৰ সময় নাই, লগে লগে লাগে। কিন্তু লগে লগে যদি আপোনাক কিবা এটা বস্তু লাগে, তেতিয়াহ'লে তাৰ কোৱালিটি কিমান ভাল হ'ব। আজি মন গ'লেই লগে লগে আপুনি কিতাপ এখন, যুগজয়ী কিতাপ এখন যি সদায় থাকি যাব, তেনেকুৱা কিতাপ এখন লিখিব পাৰিবনে? নে আপুনি বহুত দিন কষ্ট কৰি লিখাৰ পিছত আপোনাৰ কোৱালিটি সেইটো পৰ্যায়লৈ আহিব? যথেষ্ট কষ্ট কৰিব লাগিব, বহুদিন তাত সেই কামটোত আপুনি বহুদিন কৰিব লাগিব, তাৰপিছতহে তাৰ কোৱালিটি ইমানখিনি ভাল হ'ব। কিন্তু আমাক বেছিভাগ মানুহকে যিহেতু লগে লগেই লাগে, গতিকে তেওঁলোকৰ পৰা আপুনি কি কোৱালিটি আশা কৰিব পাৰে? এইটো এটা আপোনাৰ কাৰণে সুবিধা যদি আপুনি লাগি থাকিব পাৰে। প্ৰতিৰোধ কেনেকৈ অতিক্ৰম কৰিব পাৰি সেয়া বহুতে নাজানে। প্ৰতিৰোধ মানে ৰেজিষ্টেঞ্চ। আপুনি যি কামেই নকৰক, অফিচৰ কাম কৰক বা আপুনি ক্ৰিয়েটিভ কাম কৰক, কিবা লিখা মেলা কাম কৰক, কিবা চিনেমাৰ আপুনি এক্টিং কৰক, ডাইৰেক্টৰ হওক, কবিতা লিখক, গল্প লিখক, নাটক লিখক, বা এনেকুৱা যিকোনো ধৰণৰ ক্ৰিয়েটিভ কাম, আনকি আপোনাৰ অফিচৰ সদায় কৰিবলগীয়া কামবিলাকতো, ঘৰৰ সদায় কৰিবলগীয়া কামবিলাকতো ৰেজিষ্টেঞ্চ থাকে, অৰ্থাৎ প্ৰতিৰোধ থাকে, আপোনাৰ কৰিবলৈ মন নাযায়, নহয় জানো? বেলেগ বেলেগ নানা ধৰণৰ অজুহাত ওলাব পাৰে, কিন্তু মুঠতে যি অজুহাতেই নোলাওক কিয় আপোনাৰ কামবিলাক কৰিবলৈ মন নাযায়, সেয়া হয় প্ৰতিৰোধৰ কাৰণে, বাধাৰ কাৰণে, ৰেজিষ্টেঞ্চৰ কাৰণে। আৰু এই ৰেজিষ্টেঞ্চক অতিক্ৰম সদায় সকলোৱে কৰি আহিছে, আপুনিও কৰিব লাগিব। যদিহে আপুনি সাংঘাতিক ভাল কাম কৰিব বিচাৰে, আপোনাৰ নামটো আপোনাৰ কামৰ জৰিয়তে থৈ যাব বিচাৰে, তেতিয়াহ'লে এই প্ৰতিৰোধ আপুনি অতিক্ৰম কৰিবই লাগিব। আৰু তাৰ প্ৰতিৰোধ অতিক্ৰম কৰাৰ এটাই উপায় আছে, সেয়া হ'ল সদায় আপুনি আপোনাৰ কামটো মন নগ'লেও কৰি যোৱাটো। যিটো কাম কৰিব লাগে সদায় ঠিক সময়ত তাত উপস্থিত হৈ আপুনি কামত লাগি যোৱাটো, সেইটো হ'ল প্ৰতিৰোধ অতিক্ৰম কৰাৰ একমাত্ৰ উপায়। কিন্তু বেছিভাগ মানুহে এই কথাটো নাজানে, তেওঁলোকক সকলো লগে লগে লাগে। আৰু এই যে প্ৰতিৰোধৰ বাবে যে তেওঁলোকে কামবিলাক কৰিব পৰা নাই আৰু সেইবাবে প্ৰতিৰোধক অতিক্ৰম কৰিব লাগিব, এই কথাটো তেওঁলোকে বহুতে নাজানে। আৰু যিসকলে জানে তাৰ ভিতৰতো বহুতে এইটো নাজানে যে কেনেকৈ মই প্ৰতিৰোধক অতিক্ৰম কৰিব পাৰোঁ। গতিকে আপুনি যদি জানে সেইটো, তেতিয়াহ'লে এইটো আপোনাৰ কাৰণে বহুত ডাঙৰ অপৰ্চুনিটি বা সুবিধা। বহু মানুহেই নিজৰ কামত কেনেকৈ লাগি থাকিব পাৰি সেয়া নাজানে। বহুত মানুহৰ এই বিষয়টোলৈ কোনো আইডিয়াই নাই যে নিজৰ কাম যিটো আছে সেইটোত লাগি থাকিব পাৰি। আৰু এটা কথা আপুনি মনত ৰাখিব, আপুনি কামটোত যথেষ্ট সময় দিলেহে, বহুদিন ধৰি লাগি থাকিলেহে তাৰ পৰা আপুনি কিবা ফলাফল আশা কৰিব পাৰে। মান সন্মান, টকা পইচা, আপোনাক যি লাগে সেই সকলোবিলাক আপুনি তেতিয়াহে পাব যদিহে আপুনি যথেষ্ট দিন ধৰি এই কামটোত লাগি আছে, কাৰণ তেতিয়া কোৱালিটিটো আপোনাৰ ভাল হ'ব। কিন্তু যদি আপুনি লাগি থাকিব নাজানে সেই কামটোত, আপুনি নাজানে যে কেনেকৈ বাধা প্ৰতিৰোধ আওকাণ কৰি, নানা ডিষ্ট্ৰেকশ্যনবিলাক আওকাণ কৰি কেনেদৰে নিজৰ কামত লাগি থাকিব পাৰি, যদি আপুনি নাজানে তেতিয়াহ'লে তাৰ পৰা আপুনি কেনেদৰে আপুনি বিচৰা ফলাফল আশা কৰিব পাৰে। মান সন্মান, টকা পইচা যি বিচাৰে আপুনি সেই কামটোৰ পৰা কেনেকৈ আশা কৰিব পাৰে, কাৰণ আপুনি লাগি থকাই নাই ইমান দিন। আৰু লাগি থাকিবলৈ হ'লে আপুনি জানিব লাগিব যে কেনেকৈ সেই কামটোত লাগি থাকিব পাৰি। যদি আপুনি নাজানে শিকি ল'ব লাগিব, বহুতে নাজানে, যদি আপুনি জানে আপোনাৰ বাবে ডাঙৰ অপৰ্চুনিটি। তাতকৈ ডাঙৰ কথা আন এটা কাৰণ আছে, যিটো কাৰণত আপুনি সহজে নিজে বিচৰা ফলাফল লাভ কৰিব পাৰিব, মান সন্মান আৰু যি যি বস্তু বিচাৰিছে আপোনাৰ কামৰ পৰা সেয়া লাভ কৰিব পাৰিব। তাৰ আন এটা কাৰণ হ'ল, বৰ্তমান সময়ত বেছিভাগ মানুহে বৈষয়িক বস্তু লাভ কৰাৰ সংগ্ৰামত ব্যস্ত। অৰ্থাৎ তেওঁলোকক এতিয়া বৈষয়িক বস্তুৰ প্ৰতিহে তেওঁলোকৰ মনটো বেছি, যে গাড়ী মোক লাগে, ঘৰ লাগে, টকা পইচা লাগে, এইবিলাক বস্তুৰ প্ৰতি তেওঁলোকৰ ইচ্ছাটো বেছি, বিশেষকৈ টকা পইচা। তেওঁ টকা পইচা কেনেকৈ ঘটিছে, কি উপায়েৰে ঘটিছে, সেইটো লৈ মানুহবিলাক বেছি চিন্তিত নহয়, টকা পইচা আহিলেই হ'ল। গতিকে তেনেকুৱা যদি অৱস্থা এটা হয় তেতিয়াহ'লে টকা পইচা হয়তো তেওঁৰ বহুত হ'ব পাৰে, কিন্তু এই কাম এটা কৰি যিটো সন্তুষ্টি লাভ কৰে, সুখ লাভ কৰে, আৰু আপোনাৰ লিগেচি এটা যিটো কামৰ জৰিয়তে থৈ যাব পাৰে, সেই বস্তুটো এইবিলাক মানুহে কেতিয়াও নাপায়। তেওঁলোকে এই মানুহবিলাকে ইনষ্টাগ্ৰামত হওক, হোৱাটছএপত হওক, বেলেগ ক'ৰবাত হওক, আন মানুহৰ জীৱনশৈলী দেখি, লাইফষ্টাইল দেখি সেইবিলাক বস্তু বিচাৰে, যে বাহিৰত বন্ধ কটাবলৈ বাহিৰলৈ যাওঁ, বিদেশলৈ যাওঁ, ধুনীয়া ধুনীয়া কাপোৰ পিন্ধো, ধুনীয়া ধুনীয়া দামী দামী গাড়ী কিনো, সেইবিলাক চলাওঁ, বেলেগক দেখুৱাওঁ। কিন্তু তেওঁলোকে বুজি নাপায় যে ইনষ্টাগ্ৰামত যিবিলাক মানুহৰ লাইফষ্টাইল তেওঁলোকে দেখি আছে, সেইবিলাক সেই মানুহজনৰ লাইফষ্টাইলৰ মাত্ৰ হয়তো 1%হে তেওঁলোকে দেখা পাইছে, বাকী 99% দেখা নাই। যিখিনি 1% বা 0.01% বা 0.001% তেওঁলোকে দেখিছে সেই মানুহগৰাকীৰ বা মানুহজনৰ, সেইখিনি আটাইতকৈ ভাল, যিখিনি দেখুৱাব বিচাৰিছে সেইখিনি দেখুৱাইছে, বেয়াখিনি তেওঁ দেখা নাই। গতিকে তেওঁ ধৰি লৈছে যে তেওঁলোকৰ লাইফবিলাক ইমান ভাল, ময়ো এনেকুৱা এটা লাইফ বিচাৰোঁ, গতিকে তাৰ কাৰণে যি কৰিব লাগে, যিমান পইচা ঘটিব লাগে, যি উপায়ে ঘটিব লাগে মই ঘটিম। গতিকে কাৰো কোৱালিটিৰ কাম কৰাত বা লিগেচি থৈ যোৱাত কাৰো মন নাই, তেওঁলোক আজি টকা পইচা লাগে, এনজয় কৰিব লাগে। যদি আপুনি তেনেকুৱা নহয় তেতিয়াহ'লে এইটো আপোনাৰ কাৰণে বহুত ডাঙৰ অপৰ্চুনিটি, কাৰণ সকলো মানুহবিলাক তেনেকুৱা কামত লাগি থাকিব। আপুনি নিজৰ কামত ভালদৰে লাগি থাকিলে, কোৱালিটি কাম কৰিলে, আপোনাৰ নামটো সেই ফিল্ডত সহজে ফাটি ফুটি যাব, মান সন্মান, টকা পইচা তাৰ পৰা নিশ্চয় আহিব আপোনালৈ। আৰু এটা সুবিধা আছে আজিকালি, আপুনি ভাল কাম কৰাত সহজতে নাম সন্মান আৰু কোৱালিটি কাম কৰাত, আৰু এটা সুবিধা আছে, কাৰণ ছ'চিয়েল মিডিয়া আছে, গতিকে আপুনি যদি ভাল কাম কৰিছে, আপোনাৰ কোৱালিটি যদি ভাল, চাৰিওফালে সেইটো সহজে স্প্ৰেড হৈ যাব, যাৰ ফলত আপোনাৰ মটিভেশ্যন আপুনি পাই থাকিব। বেলেগে ভাল বুলি ক'ব, তাৰ পৰা মটিভেশ্যন পাব, বেলেগে আপুনি কিবা এটা ভাল কাম কৰিলে সকলোৱে যেতিয়া প্ৰশংসা কৰিব, তাৰ পৰা মটিভেশ্যন পাব। গতিকে ছ'চিয়েল মিডিয়া যদি আপুনি জানে ভালদৰে কেনেদৰে ব্যৱহাৰ কৰিব লাগে, ই আপোনাক যথেষ্টখিনি মটিভেট কৰি থাকিব পাৰে গোটেই কামটো কৰি থাকোঁতে। আৰু সেইটো দৰকাৰী, আপুনি যদি ভাল কাম কৰি আছে তাৰ কাৰণে বেলেগে যদি ভাল বুলি কয়, আপোনাৰ মনত উৎসাহ দুগুণে বাঢ়ে, আৰু সেই বস্তুটো দৰকাৰী। সেই বস্তুটো আপুনি ছ'চিয়েল মিডিয়াৰ পৰা পাব যদি আপুনি জানে ভালদৰে পজিটিভলি কেনেদৰে ইয়াক ব্যৱহাৰ কৰিব লাগে। গতিকে আপুনি ভালদৰে যদি চাই গোটেই চাৰিওফালে বৰ্তমান সময়ত অপৰ্চুনিটি ভৰ্তি হৈ আছে, আপুনি মাত্ৰ সেই অপৰ্চুনিটিটো দেখিব লাগে আৰু তাৰ বাবে কাম কৰিব লাগে। কাম কৰিব লাগিব, কষ্ট হ'ব আপোনাৰ, কিন্তু আগৰ তুলনাত আপোনাৰ যথেষ্ট কম কষ্টতে কিন্তু আপুনি বহুত ভাল কাম কৰিব পাৰিব, লগতে মানসন্মত টকা পইচা আৰু যি যি বস্তু বিচাৰে আপোনাৰ কামৰ পৰা সেয়া লাভ কৰিব পাৰিব। মাত্ৰ আপুনি জানিলে হ'ল যে মই কি কৰিব লাগে, কেনেদৰে কৰিব লাগে, সেইটো আপুনি কৰি যাব লাগিব, কষ্ট কৰিব লাগিব, যথেষ্টখিনি কাম কৰিব লাগিব, ৰেজিষ্টেন্সক অতিক্ৰম কৰিব লাগিব। কিন্তু মাত্ৰ যদি আপুনি কাম কৰি গৈ থাকে আগতকৈ, তেতিয়াহ'লে আজিকালি অপৰ্চুনিটি বহুত বেছি, আৰু ইণ্টাৰনেট অহাৰ পৰা আপোনাৰ কাৰণে বহুত বস্তু, নতুন কথা, নজনা কথা শিকা আৰু সেইবিলাক নিজৰ কামত লগোৱা, লাইফটো আৰু ভাল কৰা, নিজৰ কামবিলাকৰ কোৱালিটি আৰু ভাল কৰা বেছি সহজ হৈ পৰিছে। যিটো কথা আগতে নাজানিছিলে আপুনি এতিয়া সহজে জানিব পাৰিব, নিজৰ কামত লগাব পাৰিব। মাত্ৰ এই অপৰ্চুনিটিবিলাক আপুনি দেখিব লাগে, ল'ব লাগে অপৰ্চুনিটিবিলাক। চ' অকণমান মনটো যদি খুলিব পাৰে, এই অপৰ্চুনিটিবিলাক আপুনি দেখিব, আগতকৈ বহুত সহজ হৈছে, মাত্ৰ ডিষ্ট্ৰেক্ট নহ'ব আৰু ৰেজিষ্টেঞ্চক অতিক্ৰম কৰিবলৈ শিকি ল'ব। নিজৰ কাম যেতিয়া আপুনি সদায় কৰি গৈ থাকিব, আগতকৈ সহজে, আগতকৈ বহুত কম কষ্টতে আপুনি বহুত ভাল কাম কৰিব পাৰিব, আৰু মানুহেও আপোনাক স্বীকাৰ কৰিব যে আপুনি ভাল কাম কৰিছে, আপোনাক মান সন্মান দিব, আৰু আপুনি যি যি বস্তু বিচাৰে নিজৰ জীৱনৰ পৰা সেয়া লাভ কৰিব পাৰিব, মাত্ৰ কাম কৰি গৈ থাকিলে হ'ল। So, thank you so much. This is Vikash Kalita.